জোহন অধ্যায় পাঁচ। তাৰপাছত যিহুদীবিলাকৰ পৰ্ব উপস্থিত হলত যীশু জিৰচালেমলৈ আহিল। জিৰচালেমত মেৰচাক দুৱাৰৰ ওচৰত পাঁচোটা চালিঘৰ থকা ইব্ৰী ভাষাত বৈচেদা বোলা এটা পুখুৰী আছে। সেইবোৰত কণা খোৰা নিচলা আদি কৰি অনেক ৰোগীয়া মানুহ পৰি থাকে। তাতে একুৰি ওঠৰ বছৰৰ পৰা ৰোগে ধৰা এজন মানুহ আছে। যীশুৱে তেওঁক পৰি থকা দেখি আৰু বহুদিনৰ ৰোগীহেন জানি তেওঁক ক'লে,
তুমি সুস্থ হ'বলৈ ইচ্ছা কৰানে?
ৰোগীজনে তেওঁক উত্তৰ দিলে,
হে মহাশয়, যেতিয়া পানীৰ খলক লাগে তেতিয়া মোক পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই, তাতে মই যাওঁতে যাওঁতে মোতকৈ আগে আনে নামে গৈ।
যীশুৱে তেওঁক ক'লে,
উঠা, তোমাৰ শয্যা তুলি লৈ যোৱা।
তেতিয়াই মানুহজনে সুস্থ হৈ নিজৰ শয্যা তুলি লৈ গ'ল। কিন্তু সেইদিনা বিশ্ৰামবাৰ। এতেকে যিহুদীবিলাকে সুস্থ হোৱাজনক ক'লে,
আজি বিশ্ৰামবাৰ, শয্যা তুলি দিব নাপায়।
কিন্তু তেওঁবিলাকক উত্তৰ দিলে,
যিজনে মোক সুস্থ কৰিলে সেইজনে মোক ক'লে বোলে তোমাৰ শয্যা তুলি লৈ যোৱা।
তেওঁবিলাকে তেওঁক সুধিলে,
তুমি লৈ যোৱা বুলি তোমাক কোৱা মানুহজন ক'ল?
কিন্তু তেওঁ কোন তাক সুস্থ হোৱাজনে নাজানে, কিয়নো লোকসমূহ সেই ঠাইত থকা যীশু আঁতৰি গৈছে। তাৰপাছত যীশুৱে ধৰ্মধামত তেওঁক দেখি ক'লে,
চোৱা, তুমি সুস্থ হ'লা, অধিক দুৰ্গতি যেন নহয় এই নিমিত্তে আৰু পাপ নকৰিবা।
তাতে সেই মানুহে গৈ যিহুদীবিলাকক ক'লে, যিজনে মোক সুস্থ কৰিলে তেওঁ যীশু। তেওঁ যে বিশ্ৰামবাৰে এইবোৰ কৰ্ম কৰিলে তাৰ কাৰণে যিহুদীবিলাকে যীশুক তাৰণা কৰিলে। কিন্তু যীশুৱে তেওঁবিলাকক এই উত্তৰ দিলে,
মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰি আছো।
তাতে যীশুৱে বিশ্ৰামবাৰক অমান্য কৰিলে। অকল এনে নহয়, তাতোকৈও ঈশ্বৰক তেওঁ নিজৰ পিতৃ বুলি নিজকে ঈশ্বৰৰ সমান কৰিলে। সেই নিমিত্তে যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ আৰু উপায় বিচাৰিলে। এই হেতুকে যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, পুত্ৰই পিতৃক যি যি কৰ্ম কৰা দেখে তাত বাজে তেওঁ নিজে একো কৰ্ম কৰিব নোৱাৰে, কিয়নো সেইজনাই যিহকে কৰে পুত্ৰয়ো একেদৰে তাকেহে কৰে। কাৰণ পিতৃয়ে পুত্ৰক প্ৰীতি কৰে আৰু নিজে যি যি কৰে সেই সকলোকে তেওঁক দেখুৱায়। আৰু তোমালোকে যেন বিস্ময় মানা এই নিমিত্তে ইয়াতকৈও মহৎ মহৎ কৰ্ম তেওঁক দেখুৱাব, কিয়নো পিতৃয়ে যেনেকৈ মৃতবিলাকক তুলি জীয়াই পুত্ৰয়ো যাকে যাকে ইচ্ছা কৰে তেনেকৈ তাকে তাকে জীয়াই। সকলোৱে যেনেকৈ পিতৃক সমাদৰ কৰে পুত্ৰকো তেনেকৈ যেন সমাদৰ কৰে, এই নিমিত্তে পিতৃয়ে নিজে কাৰো সুধ বিচাৰ নকৰি আটাই সুধ বিচাৰৰ ভাৰ পুত্ৰক সোধাই দিলে। যিজনে পুত্ৰক সমাদৰ নকৰে তেওঁক পঠোৱা পিতৃকো সমাদৰ নকৰে। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱাজনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুধ বিচাৰলৈ আহিব নালাগে কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যি সময়ত মৃতবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিবিলাকে শুনে তেওঁবিলাক জীৱ, এনে সময় আহিছে, এতিয়াও হৈছে। কিয়নো পিতৃৰ যেনেকৈ নিজত জীৱন আছে পুত্ৰৰো তেনেকৈ নিজত জীৱন থাকিবলৈ দিলে, আৰু মানুহৰ পুত্ৰ হোৱা কাৰণে সুধ বিচাৰ কৰিবলৈকো তেওঁ ক্ষমতা দিলে। তোমালোকে ইয়াত বিস্ময় নামানিবা, কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি সৎকৰ্ম কৰাবিলাকৰ জীৱনৰ পুনৰ উত্থানলৈ আৰু কুকৰ্ম কৰাবিলাক সুধ বিচাৰৰ পুনৰ উত্থানলৈ ওলাব সেইকাল আহিছে। মই নিজৰ পৰা একো কৰিব নোৱাৰো, যেনেকৈ শুনিছো তেনেকৈ সুধ বিচাৰ কৰিছো, আৰু মোৰ বিচাৰ ন্যায়, কিয়নো মই নিজ ইচ্ছালৈ নিচিন্তি মোক পঠিওৱা জনাৰ ইচ্ছালৈহে চিন্তু। মই নিজৰ বিষয়ে যদি নিজে সাক্ষ্য দিওঁ তেন্তে মোৰ সাক্ষ্যস্বৰূপ নহয়, কিন্তু মোৰ বিষয়ে সাক্ষ্য দিওঁ তা আন এজনা আছে, আৰু তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে সেই সাক্ষ্যস্বৰূপ বুলি জানো। তোমালোকে জোহনৰ ওচৰলৈ মানুহ পঠালত তেওঁ সত্যতাৰ পক্ষে সাক্ষ্য দিলে, কিন্তু মই যি সাক্ষ্য গ্ৰাহ্য কৰো সেই মানুহৰ পৰা নহয়, তথাপি তোমালোকে যেন পৰিত্ৰাণ পোৱা এই নিমিত্তে মই এই কথা কৈছো। সেই জোহন জ্বলি থকা দীপ্তিমন্ত প্ৰদীপ আছিল আৰু তোমালোকে অলপ কাল তেওঁৰ পোহৰতে আনন্দ কৰিবলৈ সন্মত আছিলা, কিন্তু মোৰ যি সাক্ষ্য আছে সেই জোহনৰ সাক্ষ্যতকৈও গুৰুতৰ, কিয়নো পিতৃয়ে যি যি কৰ্ম মোক সিদ্ধ কৰিবলৈ দিলে মই কৰা সেই সেই কৰ্মই মোৰ বিষয়ে পিতৃয়ে মোক পঠিওৱাৰ সাক্ষ্য দিছে, আৰু যি পিতৃয়ে মোক পঠালে তেওঁ মোৰ বিষয়ে সাক্ষ্য দিলে। তেওঁৰ মাত তোমালোকে কোনোকালে শুনা নাই, তেওঁৰ ৰূপো দেখা নাই, আৰু তেওঁৰ বাক্য তোমালোকৰ ভিতৰত নাথাকে, কিয়নো যিজনক তেওঁ পঠালে সেইজনক তোমালোকে বিশ্বাস নকৰা। তোমালোকে ধৰ্মশাস্ত্ৰৰ কথা বিচাৰা, কিয়নো সেই শাস্ত্ৰত তোমালোকৰ অনন্ত জীৱন আছে বুলি ভাবা, আৰু সেই শাস্ত্ৰই মোৰ বিষয়ে সাক্ষ্য দিছে। তথাপি তোমালোকে জীৱন পাবলৈ মোৰ ওচৰলৈ আহিবলৈ সন্মত নোহোৱা। মই মানুহৰ পৰা মৰ্যাদা নলওঁ, কিন্তু মই তোমালোকক জানো যে তোমালোকৰ ভিতৰত ঈশ্বৰৰ প্ৰেম নাই। মই মোৰ পিতৃৰ নামেৰে আহিছো, তথাপি তোমালোকে মোক গ্ৰহণ নকৰা। আন কোনো যদি নিজৰ নামেৰে আহে তোমালোকে তেওঁক গ্ৰহণ কৰিবা। যি মৰ্যাদা একেজনা ঈশ্বৰৰ পৰা হয় তাক নিবিচাৰি ইজনে সিজনৰ পৰা মৰ্যাদা লৈ তোমালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিবা। মই পিতৃৰ আগত তোমালোকৰ অৱবাদ দিম, এনে নেভাবিবা। যিজনত ভৰসা কৰিছা সেই মুচিহে তোমালোকৰ অৱবাদ দিওঁতা। তোমালোকে মুচিত বিশ্বাস কৰা হলে মোতো বিশ্বাস কৰিলাহেঁতেন, কিয়নো তেওঁ মোৰ বিষয়ে লিখিলে। কিন্তু তেওঁ লিখা কথা যদি বিশ্বাস নকৰা তেন্তে মোৰ মুখৰ কথা কেনেকৈ বিশ্বাস কৰিবা।